ইয়াকোবর পত্র অধ্যায় এক। গুট গুট হওয়া বারো ফৈদর লোকলৈ ঈশ্বৰৰ প্রভু যীশুখ্রীষ্টৰ দাস ইয়াকোবৰ নমস্কাৰ। হে মোৰ ভাইবিলাক, তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা, তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষায় যে ধৈর্য জন্মায়, ইয়াকে জানি তাক অতি আনন্দৰ বিষয় যেন মানিবা। আৰু তোমালোকে যেন একোতে অসম্পূর্ণ নহৈ সিদ্ধ আৰু সম্পূর্ণ হোৱা, এই নিমিত্তে সেই ধৈর্য সিদ্ধ কাৰ্য বিশিষ্ট হওক। কিন্তু তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁ যাচনা কৰক, তাতে তেওঁক দিয়া হ'ব। কিন্তু নিঃসংশয় হৈ তেওঁৰ বিশ্বাসৰে যাচনা কৰক, কিয়নো যিজনে সংশয় কৰে তেওঁ বতাহত নিয়া আৰু ওপৰলৈ উধোৱা সাগৰৰ ঢৌ এটাৰ নিচিনা হয়। এনে মানুহে যে প্ৰভু যীশুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাব। তেওঁ দুই মনৰ মানুহ, নিজৰ সকলো গতিতে অস্থিৰ। কিন্তু যি ভাই অৱনত, তেওঁ নিজ উন্নতিত গৌৰৱ কৰক, আৰু যিজন ধনৱান, তেওঁ নিজ অৱনতিত গৌৰৱ কৰক, কিয়নো তৃণৰ ফুলৰ নিচিনা তেওঁ লুপ্ত হৈ যাব। কাৰণ সূৰ্যে অতি তাপে সৈতে উদয় হৈ তৃণ শুকায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ ৰূপৰ সৌন্দৰ্যও নষ্ট হয়। তেনেকৈ ধনৱান মানুহো নিজৰ সকলো গতিতে ম্লান হৈ থাকে। যি মানুহে পৰীক্ষা সহন কৰে তেওঁ ধন্য, কিয়নো পৰীক্ষা সিদ্ধ হলে প্ৰভুক প্ৰেম কৰাবিলাকক জীৱনৰূপ জিকিৰি দিবলৈ প্ৰভুৱে প্ৰতিজ্ঞা কৰিলে তাক তেওঁ পাব। কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া ঈশ্বৰৰ দ্বাৰা মই পৰীক্ষিত হৈছো এইবুলি কোনেও নকওঁ, কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কাৰো পৰীক্ষা তেওঁ নকৰে। কিন্তু প্ৰত্যেকজন নিজৰ কু অভিলাষৰ দ্বাৰা আকৰ্ষণ কৰা আৰু ফুচুলাই নিয়া হৈ পৰীক্ষিত হয়, তাতে সেই কু অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে। পাছে পাপ সম্পূৰ্ণ হলে মৰণ জন্মায়। হে মোৰ প্ৰিয় ভাইবিলাক, তোমালোক ভ্ৰান্ত নহবা। সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে হয়, অৰ্থাৎ যিজনৰ অৱস্থান্তৰ আৰু পৰিৱৰ্তনৰ চাওঁ নাই, জ্যোতিবিলাকৰ সেই পিতৃৰ পৰাহে নামি আহে। তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ, এইকাৰণে তেওঁ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জন্ম দিয়ালে। হে মোৰ প্ৰিয় ভাইবিলাক, তোমালোকে জানি আছা, কিন্তু প্ৰত্যেক মানুহ শুনিবলৈ খৰ, কবলৈ ধীৰ আৰু ক্ৰোধলৈও ধীৰ হওক, কিয়নো মানুহৰ ক্ৰোধে ঐশ্বৰিক ধাৰ্মিকতা সাধন নকৰে। এতেকে তোমালোকে সকলো অসুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি যি ৰোৱা বাক্য তোমালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ কাৰণে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰা আৰু কেৱল শুনোতা হৈ নিজক নুভুলাবা, কিন্তু বাক্য পালন কৰোতা হোৱা, কিয়নো কোনোৱে যদি বাক্য পালন কৰোতা নহয় কেৱল শুনোতা মাথোন হয়, তেন্তে তেওঁ দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা মানুহৰ নিচিনা হয়, কাৰণ তেওঁ নিজকে চাই পেলাই গুচি যায়। তাতে তেওঁ কেনেকুৱা আছিল তাক তেতিয়াই পাহৰি যায়। কিন্তু যিকোনোৱে স্বাধীনতাস্বৰূপ সিদ্ধ বিধানলৈ চাপৰি দৃষ্টি কৰে আৰু চাই থাকে আৰু শুনি পাহৰোতা নহৈ পালন কৰোতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ'ব। কোনোৱে যদি নিজকে ধাৰ্মিক যেন মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেন্তে সেই মানুহৰ ধৰ্ম কৰ্ম ব্যৰ্থ। মাউৰা আৰু বিধৱাবিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলংক ৰূপে ৰখা এই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম কৰ্ম।